সুপ্রভাত ছাত্র ছাত্রীসকল, যোৱা বুধবাৰে পুৱা 9 বজাত তোমালোকক মই তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্গত মাধৱদেৱ বিৰচিত বৰগীত সম্পৰ্কে পাঠদান কৰিছিলোঁ। বৰগীতটো আছিল উঠৰে উঠ বাপু গোপালহে। সেই শ্ৰেণীটোত তোমালোকৰ মাত্ৰ 16জন ছাত্র ছাত্রী অংশগ্রহণ কৰিছিল। গতিকে তোমালোকৰ সুবিধার্থে মই সেইদিনাখনৰ ক্লাছত যিবিলাক প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিছিলোঁ সেই প্ৰশ্নবিলাক মই পুনৰ ৰেকৰ্ডিং কৰি তোমালোকক দিছোঁ। তোমালোকে প্ৰশ্নবিলাক বাৰে বাৰে শুনিবা আৰু উত্তৰ কৰিবলৈ চেষ্টা কৰিবা। উঠৰে উঠ বাপু গোপালহে বৰগীতটো কোনে ৰচনা কৰিছিল, এইটো তোমালোকৰ 1 নম্বৰ প্ৰশ্ন আহিব। তোমালোকে লিখিবা বৰগীতটোৰ মাধৱদেৱ বৰদ্বাৰা বিৰচিত বা উঠৰে উঠ বাপু গোপালহে বৰগীতটোৰ ৰচক মাধৱদেৱ। পাঠটো নিৰ্বাচন কৰাৰ উদ্দেশ্য শিতানত যিখিনি কথা তোমালোকৰ পাঠ্যপুথিত আছে সেইখিনি মই সেইদিনাখন আলোচনা কৰিছিলোঁ আৰু তাৰপৰা মই তোমালোকক কিছুমান প্ৰশ্ন বাছি দিছিলোঁ। বৰগীত কোনে ৰচনা কৰিছিল? মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত আধ্যাত্মিক ভাৱ সম্পন্ন আৰু ৰাগ ৰাগিণীযুক্ত গীতসমূহক কি বুলি কোৱা হয়? সেইবিলাককে কি বুলি কোৱা হয়? বৰগীত বুলি কোৱা হয়। এই শাৰীটোত থকা শব্দকেইটা তোমালোকক পুনৰ মই বুজাই দিছোঁ। কেৱল শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰাৰ বাবেই নহয়, এই দুজন মহাপুৰুষৰ দ্বাৰা ৰচিত বৰগীতসমূহত আধ্যাত্মিক ভাৱ সম্পন্ন আৰু ৰাগ ৰাগিণীযুক্ত বুলি কোৱা হৈছে। আধ্যাত্মিক ভাৱ সম্পন্ন মানে ভক্তিৰ লগত, ভক্তি ভাৱৰ লগত জড়িত যিবিলাক গীত, যিবিলাক গীতত আত্মা পৰমাত্মাৰ কথা কোৱা হৈছে, ভগৱানৰ লগত মিলনৰ কথা কোৱা হৈছে, এইবিলাক গীতক আধ্যাত্মিক ভাৱ সম্পন্ন বুলি কোৱা হৈছে। আৰু লগতে কোৱা হৈছে যে ৰাগ ৰাগিণীযুক্ত, অৰ্থাৎ তোমালোকে যদি ক্লাছিকেল সংগীত শুনিছা, ক্লাছিকেল সংগীতক অসমীয়াত ধ্ৰুপদী সংগীত বুলি কোৱা হয়, য'ত ৰাগ ৰাগিণী সংযুক্ত হৈ থাকে। বৰগীতো তেনেধৰণৰ ধ্ৰুপদী সংগীত বা ক্লাছিকেল ছং য'ত ৰাগ ৰাগিণী সংযুক্ত হৈ থাকে। গতিকে সেইটো এটা অন্যতম লক্ষণ বুলি তোমালোকে লিখিব পাৰিবা। বৰগীতত কি কি আছে? বৰগীতত আছে বেদ উপনিষদৰ মৰ্মাৰ্থ, বেদ উপনিষদত থকা মূল ভাৱসমূহ, মৰ্ম অৰ্থ মৰ্মাৰ্থ যিবিলাক গুহাৰ্থ আছে সেই ভাৱবস্তুবিলাক শংকৰদেৱ মাধৱদেৱে আনিছে। লগতে বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতা শ্ৰীকৃষ্ণৰ মহিমা বৰ্ণনা কৰা হৈছে আৰু ভক্তৰ হৃদয়ৰ আকুল প্ৰাৰ্থনা সাংগীতিক ভাষাৰে বৰ্ণনা কৰা হৈছে। তোমালোকে মন কৰিবা, বৰগীতসমূহ কেৱল পাঠ কৰিবৰ বাবে নহয়, ইয়াত এটা সাংগীতিক আবেদন আছে, সেইকাৰণে নিৰ্দিষ্ট ৰাগতাল আছে, গোৱাৰ সময় আছে আৰু সংগীত হ'বলৈ হ'লে গীতৰ লগত বাদ্যযন্ত্ৰৰ সংগত কৰিবই লাগিব, বাদ্যযন্ত্ৰ। গতিকে তোমালোকে চাবা, বৰগীতত খোল বজোৱা হয়, তাল বজোৱা হয়, বাঁহী বজোৱা হয়, গতিকে এই সকলোবিলাকৰ সংমিশ্ৰণতহে সেইটো এটা সংগীত হ'ব পাৰে। সেই কথাটো বৰগীতৰ অন্যতম লক্ষণ, ইয়াক সাংগীতিক ভাষাৰহে বৰ্ণনা কৰা হৈছে। লগতে ভক্তৰ হৃদয়ৰ আকুল প্ৰাৰ্থনা আৰু বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতা শ্ৰীকৃষ্ণৰ মহিমা বৰ্ণনা কৰা হৈছে। এইখিনি কথা তোমালোকে কেতিয়া লিখিবা? যেতিয়া বৰগীতত কি কি বিষয়বস্তু উত্থাপন কৰা হৈছে বুলি প্ৰশ্নটো আহিব তেতিয়া তোমালোকে এই কথাখিনি লিখিব লাগিব। তাৰ পিছৰ প্ৰশ্নটো আছিল বৰগীতৰ বিষয়বস্তু কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি। পাঠটোত তোমালোকে দেখিবাই বৰগীতৰ বিষয়বস্তুক লীলা, বিৰহ, বিৰক্তি, পৰমাৰ্থ, সুৰ আৰু চাতুৰী ছটা ভাগত ভাগ কৰা হৈছে। লীলা, শ্ৰীকৃষ্ণৰ লীলা দেখুওৱা হৈছে। বিৰহ, যেতিয়া দুখ লাগে, যেতিয়া যশোদাই খং কৰে, যেতিয়া মাকৰ ওপৰত খং উঠি কৃষ্ণই কংস নগৰীলৈ গুচি যাম বুলি ভয় খুৱায়। তাৰপিছত বিৰক্তি, যেতিয়া শ্ৰীকৃষ্ণই পৃথিৱীৰ সকলো শিশুৰ দৰে নকৰিবলৈ কোৱাটো কৰে, দুষ্টামি কৰে, মাকক আমনি কৰে, তেতিয়া মাকে বিৰক্তি পায়, গোৱালীৰ পাৰালৈ গৈ দধি দুগ্ধ লবণ চোৰ কৰে, গোৱালীয়ে বিৰক্তি পায়। সেই বিৰক্তিমূলক কথাখিনি বৰগীতত পাবা। আৰু আছে পৰমাৰ্থ, আগতেই কোৱা হৈছে যে বেদ উপনিষদৰ মৰ্মাৰ্থ, সেই কথাখিনি ইয়াকে পৰমাৰ্থ বুলি কোৱা হৈছে। পৰম যুগ অৰ্থ পৰমাৰ্থ, আত্মা পৰমাত্মাৰ মিলন, ভগৱানক কেনেকৈ পাব পাৰি তাৰ উপায়, এইবিলাকক পৰমাৰ্থ বুলি কোৱা হৈছে। তাৰপিছত আছে চোৰ, চোৰ গোৱালীৰ পাৰাত গৈ কৃষ্ণই দুগ্ধ লবণো চোৰ কৰি খাই ধৰা পৰে, এই দুষ্টামীখিনি কথা কোৱা হৈছে চোৰ। আৰু চাতুৰী, চাতুৰী হৈছে চোৰ বুলি ধৰা পৰাৰ পাছতো কৃষ্ণই কি কৌশলেৰে সেই অপবাদৰ পৰা নিজক মুক্ত কৰে বা ফাঁকি দি মাকৰ ওপৰত ওচৰত গোৱালীৰসকলৰ বিপৰীতে কি কি যুক্তি দাঙি ধৰে, কেনেকৈ বাচিবলৈ চেষ্টা কৰে, গোৱালীসকলক কেনেকৈ দোষাৰোপ কৰে, এই গোটেইখিনি বুদ্ধি বা কৌশলক চাতুৰী বুলি কোৱা হৈছে। এনেকৈ ছটা ভাগত ভাগ কৰা হৈছে, সেইখিনি তোমালোকে বৰগীতত পাবা। মাধৱদেৱৰ বৰগীতত বিশেষকৈ শিশুকৃষ্ণৰ বিভিন্ন লীলা প্ৰদৰ্শন কৰা হৈছে, সেইকাৰণে বৎসৰ পৰা বাৎসল্য হৈছে মাধৱদেৱৰ গীতসমূহত যিটো প্ৰধান ৰস, সেইটো হৈছে বাৎসল্য ৰস, অৰ্থাৎ শিশুকালৰ, কৃষ্ণৰ শিশুকালৰ বিভিন্ন লীলা প্ৰদৰ্শন কৰা হৈছে। আৰু মাধৱদেৱৰ বৰগীতত কি দেখা পোৱা যায়, যে যশোদা, মাতৃ যশোদা আৰু পুত্ৰ শ্ৰীকৃষ্ণৰ স্নেহপূৰ্ণ ভাৱ, মাক আৰু পুত্ৰৰ মাজত যিটো সম্পৰ্ক, যিটো মমতাময় সম্পৰ্ক, সেই সম্পৰ্কৰ মনোৰম বৰ্ণনা তোমালোকে বৰগীতত পাবা। এই মাতৃপুত্ৰৰ চিৰন্তন ৰূপ তোমালোকে পৃথিৱীৰ সকলোতে পাবা। আৰু সেই সাৰ্বজনীন ৰূপটো শংকৰদেৱ মাধৱদেৱে বৰগীতত প্ৰকাশ কৰিছে। বিশেষকৈ মাধৱদেৱে বাৎসল্য ৰসৰ দ্বাৰা মাতৃপুত্ৰ স্নেহৰ ছবিখন প্ৰকাশ কৰিছে। এইখিনি কথাৰ উপৰিও তোমালোকৰ এটা প্ৰশ্ন আহিব, উঠৰে উঠ বাপু গোপাল হে নামৰ বৰগীতটো কোনখন গ্ৰন্থৰ পৰা তুলি অনা হৈছে, তাত তোমালোকে লিখিব লাগিব। বৰগীতটো হৰিনাৰায়ণ দত্তবৰুৱা সম্পাদিত বৰগীত নামৰ গ্ৰন্থখনৰ পৰা তুলি লোৱা হৈছে। ইয়াৰ পাছত আমি লেখক পৰিচিতিলৈ গৈছিলোঁ, কিমান খ্ৰীষ্টাব্দত আৰু ক'ত মাধৱদেৱৰ জন্ম হৈছিল। তোমালোকে লিখিবা 1499 খ্ৰীষ্টাব্দত উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ অঞ্চলত মাধৱদেৱে জন্মগ্ৰহণ কৰিছিল। তাৰ পিছৰ প্ৰশ্নটো হ'ব মাধৱদেৱৰ পিতৃৰ নাম কি আছিল। তোমালোকে লিখিবা মাধৱদেৱৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি। আৰু এটা প্ৰশ্ন তোমালোকৰ সাধাৰণতে আহিব পাৰে, যে কাৰ ছাত্ৰশালত মাধৱদেৱে শিক্ষা গ্ৰহণ কৰিছিল। তেতিয়া তোমালোকে ৰাজেন্দ্ৰ অধ্যাপকৰ ছাত্ৰশালত তেওঁ আনুষ্ঠানিক শিক্ষা লাভ কৰে বুলি লিখিব লাগিব। আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে মণিকাঞ্চন সংযোগ মানে কি বুজা। মণিকাঞ্চন শব্দটোৰ অৰ্থ হৈছে মণি, তোমালোকে চিনি পাবা মণি মুক্তা, যোগ কাঞ্চন, কাঞ্চন মানে হৈছে সোণ, মণিত সোণ আৰোপ কৰা হৈছে। এই শব্দটোৰ অৰ্থ হৈছে মণি যোগ কাঞ্চন। মণি হৈছে মাধৱদেৱ আৰু মাধৱদেৱৰ ওপৰত সোণ প্ৰয়োগ কৰা হৈছে, সেয়া কাঞ্চন। তাৰমানে মাধৱদেৱে যেতিয়া শংকৰদেৱৰ ওচৰত শিষ্যত্ব গ্ৰহণ কৰিলে, তেতিয়া দুয়োজনৰ মাজত কৰিবলৈ গ'ল, শিষ্যত্ব গ্ৰহণ কৰাৰ আগমুহূৰ্তত দুয়োজনৰ মাজত যেতিয়া বিভিন্ন বিষয়বস্তুৰ ওপৰত তৰ্ক হৈছিল, সেই তৰ্কত মাধৱদেৱে শংকৰদেৱৰ ওচৰত হাৰ মানিছিল আৰু শংকৰদেৱৰ ওচৰত শিষ্যত্ব গ্ৰহণ কৰিছিল। তেওঁলোক দুজনৰ এই মিলনকে মণিকাঞ্চন সংযোগ বুলি কোৱা হৈছে, মণি যোগ কাঞ্চন। এই শিষ্যত্ব গ্ৰহণ কৰাৰ পাছত মাধৱদেৱে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰাত মনোযোগ দিছিল। শংকৰদেৱে, তোমালোকে জানা যে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। নৱবৈষ্ণৱ শব্দটো তোমালোকে ভালদৰে বুজিবলৈ চেষ্টা কৰিবা, কাৰণ শংকৰদেৱ মাধৱদেৱৰ আৱিৰ্ভাৱৰ আগতো ভাৰতবৰ্ষত বৈষ্ণৱ ধৰ্মৰ প্ৰচলন আছিল। কিন্তু শংকৰদেৱে নতুনকৈ যিখিনি কথা তাত সংযোগ কৰিলে, সেইখিনিৰ কাৰণেহে নৱ শব্দটো প্ৰয়োগ কৰা হৈছে, নৱ বৈষ্ণৱ ধৰ্ম। কাৰণ এই বৈষ্ণৱ ধৰ্মলৈ শংকৰদেৱে কিছুমান নতুনত্ব আনিছিল আৰু জনসাধাৰণৰ কল্যাণৰ কাৰণে তেখেতে বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰিছিল। সেইকাৰণে বৈষ্ণৱ ধৰ্মৰ আগত নৱ শব্দটো ব্যৱহাৰ কৰা হৈছে, নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। আৰু নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰাৰ মাধ্যমটো কি আছিল? তেওঁলোক দুয়োজনাই কাব্য ৰচনা কৰিছিল, নাট ৰচনা কৰিছিল, পদ ভতিমা গীত আদি ৰচনা কৰি অসমীয়া সাহিত্যক সমৃদ্ধ কৰি থৈ গৈছে। মাধৱদেৱে আদিকাণ্ড, ৰামায়ণ, ৰাজসূয় কাব্য আদি আখ্যানমূলক গ্ৰন্থ ৰচনা কৰিছিল। এতিয়া তোমালোকে জানিব লাগিব আদিকাণ্ড ৰামায়ণ মানে কি। মাধৱ কন্দলীয়ে বাল্মীকি ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল। এনেদৰে অনুবাদ কৰোঁতে তেওঁ 7টা কাণ্ড অনুবাদ কৰিছিল, কিন্তু পৰৱৰ্তী সময়ত 5টা কাণ্ডহে উদ্ধাৰ কৰা হ'ল আৰু 2টা কাণ্ড বিচাৰি পোৱা নগ'ল। তেতিয়া পৰৱৰ্তী সময়ত শংকৰদেৱ আৰু মাধৱদেৱে মাধৱ কন্দলীৰ সন্মান ৰক্ষাৰ্থে 7টা কাণ্ড কৰিবলৈ চিন্তা কৰিলে আৰু শংকৰদেৱে তেতিয়া মাধৱদেৱক ক'লে যে আদিকাণ্ডটো তুমি ৰচনা কৰা আৰু উত্তৰাকাণ্ডটো মই ৰচনা কৰিম। ঠিক তেনেদৰে মাধৱদেৱে শংকৰদেৱৰ কথা ৰক্ষা কৰি আদিকাণ্ড একেবাৰে প্ৰথম খণ্ডটো তাত সংযুক্ত কৰি 6টা কৰিলে আৰু উত্তৰাকাণ্ড একেবাৰে শেষৰ কাণ্ডটো লগলগাই 7টা কাণ্ড কৰি মাধৱ কন্দলীৰ সন্মান ৰক্ষা কৰিলে। গতিকে এইটোৱেই হৈছে আদিকাণ্ড ৰামায়ণ। তাৰপিছত ৰাজসূয় কাব্য ৰচনা কৰিছিল। আৰু এটা কথা তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে শংকৰদেৱে যিবিলাক নাটক ৰচনা কৰিছিল সেইবিলাকক অংকীয়া নাট বুলি কোৱা হয় আৰু মাধৱদেৱে যিবোৰ নাট ৰচনা কৰিছিল সেইবিলাকক ঝুমুৰা বুলি কোৱা হয়। ঝুমুৰা বুলি কোৱা হ'লেও মাধৱদেৱে অৰ্জুন ভঞ্জন নামৰ এখন নাটক ৰচনা কৰিছিল। একমাত্ৰ নাটক মাধৱদেৱে লিখা অংকীয়া নাট, সেইখন হৈছে অৰ্জুন ভঞ্জন, সেইখনক কিন্তু ঝুমুৰা বুলি কোৱা নহয়। গতিকে সেই কথাটো তোমালোকে মনত ৰাখিবা, মাধৱদেৱে লিখা একমাত্ৰ নাটকখনৰ নাম কি বুলি আহিলে তোমালোকে অৰ্জুন ভঞ্জন বুলি লিখিব লাগিব। অৰ্জুন ভঞ্জনত কি আছে? যেতিয়া কৃষ্ণই মাকক বাৰে বাৰে আমনি কৰিছিল, দধি মথি থাকোঁতে বাৰে বাৰে আমনি কৰিছিল, তেতিয়া অতিষ্ঠ হৈ মা যশোদাই কৃষ্ণক, শিশুকৃষ্ণক অৰ্জুন গছজোপাত বান্ধি থৈছিল। আৰু অৰ্জুন গছজোপাত বান্ধিবলৈ যাওঁতে কি হৈছিল, বাৰে বাৰে এক আঙুল ৰছীডাল এক আঙুলত নুজুৰিছিল, তাৰমানে গাঁঠিটো মাৰিবৰ সময়ত এক আঙুলৰ অভাৱ হৈছিল। তেতিয়া যশোদা ভাগৰি পৰিছিল, বাৰে বাৰে ৰছীৰে বান্ধিবলৈ লয়, গাঁঠিটো দিব নোৱাৰে, এক আঙুল চুটি হয়। শেষত তেওঁ যেনে তেনে তেওঁক অৰ্জুন গছজোপাত বান্ধিলে আৰু ভাগৰি আহি তেওঁক কৰিলে দধিৰ দুগ্ধ লৱণো মথিবলৈ বা বনাবলৈ প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু কৃষ্ণই টানি আজুৰি গছজোপা উভালি পেলালে আৰু যেতিয়া উভালি পেলালে তাৰ পৰা দুজন দেৱদূতৰ আৱিৰ্ভাৱ হ'ল আৰু সেই দুজন দেৱদূতক অভিশাপ দিয়া আছিল যে শ্ৰীকৃষ্ণৰ স্পৰ্শ পালেহে তেওঁলোকে পুনৰ্জীৱন লাভ কৰিব। শেষত কৃষ্ণক যিহেতু অৰ্জুন গছজোপাত বান্ধি থোৱা আছিল, তেওঁৰ স্পৰ্শ পোৱাৰ পিছত তেওঁলোকৰ সেই সাপ খণ্ডন হ'ল। এইটোৱেই আছিল মূল কাহিনীটো। তেতিয়া যশোদাই শ্ৰীকৃষ্ণৰ মহিমা বুজি পালে, যে তেওঁ সাধাৰণ এজন শিশু নহয়, তেওঁ ত্ৰিজগতৰ পতি শ্ৰীকৃষ্ণ। এই কাহিনীটো তোমালোকে অৰ্জুন ভঞ্জনখনত পাবা। তাৰপিছত পিম্পৰা গোস্বা লিখিছিল, পিম্পৰা মানে পৰুৱা, কেনেকৈ গোৱালিপাৰালৈ গৈ মনে মনে কৃষ্ণই চুৰ কৰি লবণো খাইছিল আৰু যেতিয়া ধৰা পৰিছিল তেতিয়া কৈছিল যে মই চুৰ কৰিবলৈ অহা নাই, তোমালোকৰ এই লবণৰ কলহত পৰুৱা বগাইছে, সেই পৰুৱাবিলাক আঁতৰাবৰ কাৰণেহে আহিছোঁ বুলি কৈছিল। সেই কাহিনীটো তোমালোকে পাবা পিম্পৰা গোস্বাত। ভূমি লেটুৱা, ভূমি লেটুৱাখনতো কৃষ্ণই বাগৰি বাগৰি মাটিত বাগৰি বাগৰি কান্দে আৰু মাটি খায়। তেতিয়া যশোদাই দেখিছিল যে কৃষ্ণই মাটি খাইছে, মুখখন মেলি যেতিয়া মাটি চাবলৈ চেষ্টা কৰিছিল, মুখত কি আছে চাবলৈ চেষ্টা কৰিছিল, তেতিয়া দেখিছিল গোটেই ব্ৰহ্মাণ্ডখনেই তেওঁৰ মুখত আছে। এনেকুৱা ধৰণৰ কিছুমান সৰু সৰু মুহূৰ্ত ঝুমুৰাবিলাকত অংকন কৰা হয়, কিন্তু অংকীয়া নাটত এটা এটা পূৰ্ণাংগ কাহিনী পাবা। সেই অংকীয়া নাটবোৰ শংকৰদেৱে ৰচনা কৰিছিল, কিন্তু মাধৱদেৱে লিখা ঝুমুৰাবোৰত এটা এটা সৰু সৰু মুহূৰ্ত বা পৰিস্থিতিহে তোমালোকে পাবা। ইয়াৰ পাছত বৰগীত আৰু ভতিমাও ৰচনা কৰিছিল। আটাইতকৈ ডাঙৰ কথাটো হৈছে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি বুলি ক'লে তোমালোকে নামঘোষা বুলি লিখিব লাগিব। আমি সকলোৱে জানো অসমৰ প্ৰতিঘৰ মানুহৰ ঘৰতে নামঘোষা আছে, আৰু নামঘোষাখনত এহেজাৰটা ঘোষা সন্নিৱিষ্ট কৰা হৈছে, সেইকাৰণে নামঘোষাক হেজাৰী ঘোষা বুলিও কোৱা হয়। গতিকে নামঘোষা তেওঁৰ জীৱনৰ কীৰ্তিস্তম্ভ। মাধৱদেৱে কেইটা বৰগীত ৰচনা কৰিছিল? 157টা। আৰু একেবাৰে শেষত আহিবলগীয়া প্ৰশ্নটো হৈছে কিমান খ্ৰীষ্টাব্দত ক'ত মাধৱদেৱৰ বৈকুণ্ঠ প্ৰয়াণ ঘটিছিল? তেতিয়া তোমালোকে লিখিবা 1596 খ্ৰীষ্টাব্দত কোচবিহাৰত মাধৱদেৱৰ বৈকুণ্ঠ প্ৰয়াণ ঘটিছিল। এইখিনিয়ে আছিল যোৱা বুধবাৰে আলোচনা কৰা প্ৰশ্ন আৰু উত্তৰ। এইখিনিকে আজি তোমালোকলৈ আগবঢ়ালোঁ। আজি যিহেতু বৌদ্ধ পূৰ্ণিমা, আজি কলেজ বন্ধ আছে, তথাপিও তোমালোকক যিহেতু মই এটা লিংক দিছিলোঁ ক্লাছ কৰিম বুলি, তাৰ পৰিৱৰ্তে তোমালোকে পূৰ্বৰ পাঠটো আকৌ এবাৰ শুনিবা আৰু প্ৰশ্ন উত্তৰবোৰ লিখিবলৈ যত্ন কৰিবা। আজিলৈ এৰিছোঁ, ধন্যবাদ।